গীতমালা ৬৬ অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে তাৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া আসফৰ ৰচিত গীত সংগীত। যিহুদাৰ সকলোৱে ঈশ্বৰক জানে, ইজৰাইলৰ মাজত তেওঁৰ নাম মহান। ছালেমত তেওঁৰ তম্বু আছে, চিয়োনত তেওঁ বসতিৰ স্থান আছে। তাত তেওঁ ধনুৰ কাঁড় ভাঙিলে, ঢাল তৰোৱাল আদি যুদ্ধৰ সঁজুলি ভাঙিলে, চেলা। তোমাৰ প্ৰতিফল উজ্জ্বল আৰু বিকশিত গৌৰৱ। যিদৰে এই পৰ্বতবোৰৰ পৰা নামি অহাৰ উদ্দেশ্যে য'ত তুমি তোমাৰ চিকাৰ আহত কৰিছিলা, এই দুঃসাহসী লোকসকলক অপহৰণ কৰা হ'ল। তেওঁলোক ভীষণ নিদ্ৰামগ্ন হ'ল, পৰাক্ৰমীসকল অসহায় হ'ল। হে জেকুবৰ ঈশ্বৰ, যুদ্ধক্ষেত্ৰৰ কান্দোনত ৰথ চালক আৰু ঘোঁৰা উভয়ে টোপনি গ'ল। তুমি হয়, তুমিয়েই আতংকৰজনক। তোমাৰ ক্ৰোধ উঠিলে কোনে তোমাৰ আগত থিয় হ'ব পাৰে? তোমাৰ ন্যায় বিচাৰ স্বৰ্গৰ পৰা হয়, পৃথিৱী আতংকিত হৈ নীৰৱে আছিল। হে ঈশ্বৰ, তুমি উঠা, বিচাৰ নিষ্পত্তি কৰা, পৃথিৱীৰ নিৰ্যাতিতসকলক ৰক্ষা কৰিবলৈ উঠা, চেলাহ। অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেই লোকসকলৰ প্ৰশংসাৰ কাৰণ হ'ব। তুমি সম্পূৰ্ণকৈ উপহাস কৰি ক্ৰোধ সোঁৱৰণ কৰিবা। তোমালোকে নিজৰ ঈশ্বৰ জিহুৱালৈ সংকল্প কৰা আৰু তাক সিদ্ধও কৰা। তেওঁ চাৰিওফালে থকা সকলোৱে সেই আতংকিত জনাৰ উদ্দেশ্যে উপহাৰ আনিব। তেওঁ ৰাজকোঁৱৰ সকলৰ সাহস খৰ্ব কৰিব, তেওঁলোকে পৃথিৱীৰ ৰজালৈ আতংকিত হ'ব।